গীতমালা 104 অধ্যায়। হে মোৰ মন, জিহুৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ জিহুৱা, তুমি অতি মহান। তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত। বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা। আকাশমণ্ডলক তুমি চন্দ্ৰ তাপৰ দৰে বিখতিত কৰিছা। তোমাৰ কক্ষৰ চতিকাঠ তুমি জলৰাশিত স্থাপন কৰিছা। মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা। বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা। তুমি বতাহক তোমাৰ দূত কৰিছা, অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা। তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা, সেয়ে কেতিয়াও লৰচৰ নহ'ব। তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জলসমূহে পৰ্বতবোৰো ঢাকিছিল, কিন্তু সেই জলসমূহ তোমাৰ ধমকিত পলাল। তোমাৰ গৰ্জনৰ শব্দত সেইবোৰ বেগেৰে গুচি গ'ল। পৰ্বতবোৰ ওখ হ'ল আৰু উপত্যকাবোৰ চাপৰ হ'ল। তুমি জলসমূহৰ কাৰণে যি ঠাই নিৰূপণ কৰিলা, জল সেই ঠাইলৈ গ'ল। এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে। উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া, সেইবোৰ পৰ্বতবোৰৰ মাজেদি বৈ যায়। সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়। বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়। জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাঁহ লয়। গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়। তেওঁ আকাশৰ পৰা পৰ্বতবোৰত পানী সিঁচি দিয়ে। তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়। তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ'বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়। যাতে মানুহৰ মনক আনন্দ দিয়া দ্ৰাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়। জিহুৱাৰ এনে গছবোৰে বৃষ্টি প্ৰচুৰ পানী পায়। তেওঁ ৰোপণ কৰা লিবানুনৰ এৰছ গছবোৰেও প্ৰচুৰ বৃষ্টি পায়। সেই গছবোৰত চৰাইবোৰে বাঁহ লয়। দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে। ওখ ওখ পৰ্বতবোৰ বনৰীয়া ছাগৰ আবাস, শিলবোৰ চাফন পশুৰ আশ্ৰয় স্থান। ঋতু নিৰূপণ কৰিবলৈ তুমি চন্দ্ৰ নিৰ্মাণ কৰিলা। তুমি নিৰূপণ কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে। তুমি অন্ধকাৰ কৰিলে ৰাতি হয়। অৰণ্যৰ পশুবোৰে যেতিয়া ঘূৰি ফুৰে, জুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জন কৰে। ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে। সূৰ্য উদয় হ'লে সিহঁত গুচি যায় আৰু নিজ নিজ গাঁতত শয়ন কৰে। মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়, সন্ধ্যালৈকে পৰিশ্ৰম কৰে। হে জিহুৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্মাণ কৰিলা। সমগ্ৰ বিশ্ব তোমাৰ সৃষ্টি বস্তুৰে পৰিপূৰ্ণ। সৌৱা সমুদ্ৰ বৃহৎ আৰু বিস্তীৰ্ণ, তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰক প্ৰাণী আছে। তাৰ মাজত জাহাজবোৰ চলে, তাত লিবিয়াথনো থাকে। তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্মাণ কৰিলা। সিহঁত সকলোৱে তোমাৰ অপেক্ষাত থাকে, যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া। তুমি সিহঁতক দিলে সিহঁতে তাক তুলি লয়। তুমি তোমাৰ হাত মুকলি কৰিলে সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়। তুমি মুখ লুকুৱালে সিহঁত বিবুল হয়। তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰাই ধূলিলৈ উভতে। তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয় আৰু তুমি ভূমিতল নতুন কৰি তোলা। জিহুৱাৰ গৌৰৱ অনন্তকাল থাকক। জিহুৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক। তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়। তেওঁ পৰ্বতবোৰ স্পৰ্শ কৰিলে, সেইবোৰ ধুমাৰিত হয়। মই জীয়াই থাকোঁ মানে জিহুৱাৰ উদ্দেশ্যে গান কৰিম। মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। তেওঁ ওচৰত মোৰ ধ্যান মধুৰ হওক, মই জিহুৱাত আনন্দ কৰিম। পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক, দুষ্ট লোক আৰু নাথাকক। হে মোৰ মন, জিহুৱাৰ ধন্যবাদ কৰা, তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা।